আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি বাক্সাৰ জালাহত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ, গুৱাহাটী উচ্চ ন্যায়ালয়ত 4গৰাকী নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত উচ্চতম ন্যায়ালয়ৰ অনুমোদন, বৰপেটা বটদ্ৰৱা থান আৰু মাজুলীত ভূমিৰ ক্ৰয় বিক্ৰয়ক লৈ ৰাজ্য চৰকাৰৰ সংশোধনী নিৰ্দেশনা জাৰি, ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, এই পৰ্যন্ত 178জন ৰোগত আক্ৰান্ত, আৰু এছবেষ্টন ক্ৰিকেট টেষ্টত ভাৰত তুলনামূলকভাৱে শক্তিশালী স্থিতিত উপনীত। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সাৰ জালাহত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত ভাগ ল'ব। মুখ্যমন্ত্ৰীগৰাকীৰ বাক্সা ভ্ৰমণৰ পূৰ্বে কালি সন্ধিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে সভাস্থলী পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। ডঃ শৰ্মাই কালি তামোলপুৰ জিলাত ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই আঁচনিসমূহৰ বৰ্তমানৰ স্থিতি, হিতাধিকাৰীৰ সংখ্যা আৰু তৃণমূল পৰ্যায়ত ইয়াৰ প্ৰভাৱৰ পৰ্যালোচনা কৰে। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লোকে এই আঁচনিসমূহৰ জৰিয়তে যাতে উপকৃত হ'ব পাৰে এই বিষয়টো তেওঁ নিশ্চিত কৰিছে। ডঃ শৰ্মাই কালি তামোলপুৰত বিজেপিৰ নতুন জিলা কাৰ্যালয় উদ্বোধন কৰে। তেওঁ দং বান্ধ সমিতিৰ প্ৰতিনিধিবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হৈ তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে জিলাখনৰ কেইবাটাও দল সংগঠনৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত 4গৰাকী নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ যোৱা 1 জুলাইত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ অধিবক্তা অঞ্জন কলিতা আৰু ৰাজেশ মজুমদাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তিত অনুমোদন জনায়। কলেজিয়ামে অসম ন্যায়িক সেৱাৰ জ্যেষ্ঠ বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ শৰ্মাকো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তিত অনুমোদন জনায়। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে এই 4গৰাকী ব্যক্তিৰ নিযুক্তিৰ ক্ষেত্ৰত আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰিলে তেওঁলোকৰ নিযুক্তি কাৰ্যকৰী হ'ব। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বৰপেটা চহৰ, বটদ্ৰৱা থানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধ আৰু মাজুলী জিলাত ভূমিৰ ক্ৰয় বিক্ৰয়ক লৈ সংশোধনী নিৰ্দেশনা জাৰি কৰিছে। এই সংশোধনী অনুসৰি এইসমূহ অঞ্চলত ভূমিৰ ক্ৰয় বিক্ৰয় সম্পূৰ্ণ নিষিদ্ধ হৈ থকাৰ বিপৰীতে বৰ্তমান উত্তৰাধিকাৰৰ আধাৰত নাম জাৰি কৰিব পাৰিব। ক্ৰেতা বিক্ৰেতা যদি সেই অঞ্চলৰ প্ৰকৃত বাসিন্দা হয় তেতিয়া পঞ্জীয়ন দলিলৰ জৰিয়তে নাম জাৰি কৰিব পাৰিব। প্ৰকৃত বাসিন্দা হবলৈ ক্ৰেতা বিক্ৰেতা দুয়োটা পক্ষৰ পৰিয়াল সেই অঞ্চলত ন্যূনতম 3টা প্ৰজন্ম বাস কৰা হ'ব লাগিব। এটা প্ৰজন্মৰ বয়সৰ সীমা 25 বছৰ ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে খিলঞ্জীয়া তথা স্থানীয় লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ যুক্তিৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে পূৰ্বৰ সিদ্ধান্তত এই সংশোধনীৰ নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে। ইতিমধ্যে কেইবাজনো লোক এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে ৰাজ্যত এই পৰ্যন্ত 178জনৰ দেহত জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ ধৰা পৰিছে। কামৰূপ আৰু নলবাৰী জিলাত 16জনকৈ লোক এই ৰোগত আক্ৰান্ত হৈছে। একেদৰে কামৰূপ মহানগৰত 12, নগাঁৱত 11, বৰপেটা আৰু দৰঙত 14জনকৈ, যোৰহাট আৰু শিৱসাগৰত 10জনকৈ, চৰাইদেউ, ধেমাজি, মৰিগাঁও আৰু গোৱালপাৰাত 5জনকৈ, বজালী, বঙাইগাঁও, ধুবুৰী, গোলাঘাট, পূব কাৰ্বি আংলং আৰু লখিমপুৰত 4জনকৈ লোক এই ৰোগত আক্ৰান্ত হৈছে। কামৰূপ জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত এয়া আমাৰ জিলাখনৰ সংবাদদাতা কৌশিক দাস।
সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো ভয়াৱহভাৱে জাপানীজ এনকেফেলাইটিছ ৰোগ বৃদ্ধি পাইছে। বৰ্তমান জিলাখনত 17গৰাকী লোকৰ গাত পজিটিভ হৈছে আৰু ইতিমধ্যে 4গৰাকী লোক মৃত্যু হোৱা বুলি আমি জানিব পাৰিছো। 4গৰাকী লোক বৰ্তমান গুৱাহাটী মেডিকেল কলেজত ভৰ্তি হৈ আছে। জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ কাৰণে কামৰূপ জিলা মেলেৰিয়া বিভাগৰ তৰফৰ পৰা জিলাখনৰ একাধিক স্থানত সজাগতা সভাৰ লগতে প্ৰায় 30,000 ঔষধিকৰণ আঁঠুৱা বিতৰণ কৰাৰ উপৰিও জিলাখনৰ 2 পাৰ, উত্তৰ পাৰ আৰু দক্ষিণ পাৰে যিসমূহ ঠাইত জাপানীজ এনকেফেলাইটিছ পজিটিভ পোৱা গৈছে সেই ঠাইসমূহত বিশেষকৈ বকু, ছয়গাঁও, হাজু, পলাকবাৰী, বায়াদা চাৰিআলি, চাংচাৰি অঞ্চলত প্ৰতিদিনে ফগিং কৰা দেখা গৈছে আৰু বিশেষকৈ মাইকিং কৰা গৈছে যাতে সকলোৱে সন্ধিয়া আঁঠুৱা ব্যৱহাৰ কৰে আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ কাৰণে সকলো যাতে চাফ চিকুণত থাকিব পাৰে আৰু এই সকলোখিনি সদৰি কৰিছে জিলা মেলেৰিয়া বিষয়া ঋতুপৰ্ণ ৰাজকুমাৰে।
যোৰহাট জিলাত জাপানিজ এনকেফেলাইটিছত এজন 16 বছৰীয়া কিশোৰৰ মৃত্যু হৈছে। বৰ্তমানলৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এনকেফেলাইটিছত আক্ৰান্ত হৈ 2 লোকৰ মৃত্যু হোৱা বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জনাইছে। বৰ্তমান এটি 2 বছৰীয়া শিশুসহ কেইবাজনো সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মাজুলীত এটা শিশুৰ মৃত্যু হৈছে। জিলাখনত এই পৰ্যন্ত 6 লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে মাজুলীৰ 11খন গাঁৱত জাপানিজ এনকেফেলাইটিছৰ লগতে ডেংগু আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত জিলা স্বাস্থ্য বিভাগে 12,000ৰো অধিক লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে। কৃষিমন্ত্ৰী অতুল বৰাই কালি বিভিন্ন জিলাৰ জিলা কৃষি বিষয়া, কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু মহকুমাৰ কৃষি বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এখন পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত বিভিন্ন জিলাৰ কৃষি বিভাগে আগবঢ়োৱা অনুজ্ঞাপত্ৰৰ জৰিয়তে ব্যৱসায় কৰি থকা বীজ ভাণ্ডাৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্যৰ ব্যৱসায়ীসকলক উপযুক্ত প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰি তোলাৰ বাবে কৃষি মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে এনে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰিবলৈ জিলা কৃষি বিষয়াসকলক নিৰ্দেশ দিয়ে। শ্ৰীবৰাই লগতে নাবাৰ্ডৰ অৰ্থ সাহায্যত কৃষি বিভাগে বিভিন্ন জিলাত RIDF আঁচনিৰ অধীনত নিৰ্মাণ কৰি থকা জ্ঞান কেন্দ্ৰসমূহৰ কামৰ অগ্ৰগতিৰো বুজ লয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত BBCৰ নতুন দিল্লীস্থিত সম্পাদনা মেজৰ সাংবাদিক শচীন গগৈৰ সৈতে এটা মুকলি বাৰ্তালাপ প্ৰচাৰ কৰিব। শ্ৰীগগৈৰ সৈতে এই অন্তৰংগ বাৰ্তালাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে।
অসমৰ এখন সৰু মফচলীয় চহৰৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰতিষ্ঠিত হোৱা এজন তীক্ষ্ণধী সাংবাদিক শচীন গগৈ, তেওঁক আপোনালোকে লগ পাব নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত। শচীন গগৈৰ সৈতে ৰাজীৱ লোচন বৰঠাকুৰৰ অন্তৰংগ আলাপ।
আমি নিউট্ৰেলিটি মেইনটেইন কৰা মানে হ'ব কোনোবা এজনে যদি ভুল কাম এটা কৰি আছে আন কোনোবা এজনৰ বিপক্ষে, আমি যদি সেই পৰিস্থিতিটোত নিৰপেক্ষ হওঁ তেতিয়াহ'লেতো ইনডাইৰেক্টলি যিজনে ভুল কাম কৰি আছে আমি তেওঁকে
ছাপোৰ্ট কৰা
হ'ব জানো। গতিকে হয়তো সম্পূৰ্ণৰূপে নিৰপেক্ষতা নিউট্ৰেলিটি কিজানি হয়তো সংবাদ মাধ্যমে কেতিয়াও অৱলম্বন কৰিব নোৱাৰে।
নিশা 8:02 কেৱল আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত।
অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে উৎকোচ লোৱাৰ অভিযোগত কালি চৰাইদেউ জিলাৰ আবকাৰী বিভাগৰ এগৰাকী বিষয়া আৰু এজন কনিষ্টবলক আটক কৰে। আমাৰ চৰাইদেউ জিলাৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ আবকাৰী বিভাগৰ উপ অধীক্ষক প্ৰশান্ত কুমাৰ গগৈ আৰু কনিষ্টবল বিশ্বজিৎ গগৈয়ে সোণাৰীৰ অসম অৰুণাচল সীমান্তৰ কানুবাৰী এলেকাত বিলাতী সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবদ উৎকোচ লৈছিল। দুৰ্নীতি নিবাৰক শাখাৰ উপ আৰক্ষী অধীক্ষক নেত্ৰকমল শইকীয়াৰ নেতৃত্বত গুৱাহাটীৰ পৰা অহা দলটোৱে আবকাৰী বিষয়া আৰু কনিষ্টবলজনক হাতেলুটে ধৰা পেলায়। ধেমাজি জিলাৰ ডিমৌত কালি দুৰ্বৃত্তই এগৰাকী কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ কৰাত তেওঁ আহত হয়। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে মাধুৰ্য শইকীয়া নামৰ বৈদ্যুতিন চেনেলৰ সাংবাদিকগৰাকীয়ে চিমেন চিচি টঙানী উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিমৌ পঞ্চায়তৰ সভাপতি নিৰ্বাচন সম্পৰ্কীয় বাতৰি সংগ্ৰহৰ বাবে সেই স্থানত উপস্থিত হোৱাৰ সময়ত 25-30 জনীয়া দুৰ্বৃত্তৰ দলে লাঠিজুং লৈ সাংবাদিকগৰাকীক আক্ৰমণ কৰে। এই সন্দৰ্ভত চিলাপথাৰ আৰক্ষী থানাত সাংবাদিক শইকীয়াই ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। বিষয়ে আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাই এইদৰে কয়।
পুনৰ ৰাজ্যত সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এইবাৰ সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে ধেমাজি জিলাৰ ডিমৌত। কালি ধেমাজি জিলাৰ ডিমৌত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা চিলাপথৰ এগৰাকী বৈদ্যুতিক মাধ্যমৰ কৰ্তব্যৰত সাংবাদিকক একাংশ লোকে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। প্ৰাগ নিউজৰ চিলাপথৰ সাংবাদিক মাধুৰ্য শইকীয়াক দুৰ্বৃত্তই পৰিকল্পিতভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। জানিব পৰা অনুসৰি জোনাই বিধানসভা সমষ্টিত নতুনকৈ গঠিত চিচিটঙানী উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিমৌ পঞ্চায়তৰ চৌহদত সভাপতি নিৰ্বাচন কৰাৰ এটা বাতৰি সংগ্ৰহৰ বাবে উপস্থিত হৈছিল চিলাপথাৰ সংবাদকৰ্মী মাধুৰ্য শইকীয়া আৰু সেই সময়তে 25-30 জনীয়া দুৰ্বৃত্তৰ দলে হাতত লাঠি জোং লৈ চোকা অস্ত্ৰৰে সাংবাদিকগৰাকীক আক্ৰমণ কৰে। দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা সাংবাদিকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় যদিও বৰ্তমান শৰীৰত গুৰুতৰ আঘাত লৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থাকিব লগা হৈছে। ইফালে আঘাতপ্ৰাপ্ত সাংবাদিকগৰাকীয়ে চিলাপথাৰ আৰক্ষী থানাত সমস্ত ঘটনা অৱগত কৰি এজাহাৰ দাখিল কৰিছে আৰু TMPK সভাপতি তিলক দলে আৰু মিণ্টু দলৰ নেতৃত্বত সাংবাদিকগৰাকীক পানে মৰাৰ চেষ্টা চলোৱা বুলি এজাহাৰত উল্লেখ কৰিছে। ইফালে এই ঘটনাক লৈ জিলাখনৰ লগতে ৰাজ্যৰ সকলো সংবাদকৰ্মীয়ে তীব্ৰ গৰিহণা প্ৰকাশ কৰিছে। ধেমাজি জিলাৰ বিভিন্ন দল সংগঠনেও তীব্ৰ গৰিহণা দিছে আৰু দোষীক শীঘ্ৰে কয়াত্ত কৰাৰ দাবী জনাইছে। ঘটনা সন্দৰ্ভত উচিত পদক্ষেপ ল'বৰ বাবে আজি তিনিচুকীয়াৰ পৰা নাৰায়ণপুৰলৈকে উজনি অসমৰ প্ৰাগ নিউজৰ সকলো সাংবাদিক ধেমাজিত উপস্থিত হৈ ধেমাজিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি দোষীক শীঘ্ৰে কয়াত্ত কৰাৰ দাবী জনাব বুলি জানিব পৰা গৈছে।
ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে ৰাজ্যখনত থকা প্ৰায় 350 আশ্ৰয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব পি কে সিঙে কালি ইম্ফলত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয় যে 2023 চনৰ পৰা ৰাজ্যখনত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হোৱা লোকসকলৰ বাবে স্থাপন কৰা এই আশ্ৰয় শিবিৰসমূহত থকা লোকসকলক এই মাহৰ পৰাই 3টা পৰ্যায়ত বিকল্প স্থানত সংস্থাপিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। ইপিনে নিৰাপত্তা বাহিনীয়ে যোৱা 3 জুলাইৰ নিশাৰ পৰা 4 জুলাইৰ পুৱালৈকে মণিপুৰৰ বিভিন্ন স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। মণিপুৰ আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, আছাম ৰাইফলছ আৰু সেনাবাহিনীয়ে টেনোপাল, কাংপকপি, চান্দেল আৰু চুৰাচান্দপুৰ জিলাত অভিযান চলাই 203টা বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। উত্তৰ গুৱাহাটীৰ প্ৰায় 300 বছৰ পুৰণি ঐতিহ্যমণ্ডিত ৰুদ্ৰেশ্বৰ দেৱালয় পুনৰ মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্য চৰকাৰৰ প্ৰত্নতাত্বিক বিভাগে সম্পূৰ্ণ পৌৰাণিক পদ্ধতিৰে অভিজ্ঞ শ্ৰমিকৰ সহায়ত এই দেৱালয়ৰ পুনৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। দেৱালয়ৰ নিৰ্মাণত চূণ, ইটাগুৰি, বালি, বেল, গুড়, শিলিখা, মাটিমাহ আৰু মিঠিগুটি ব্যৱহাৰ কৰা হৈছে। উল্লেখযোগ্য যে 1749 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰা ৰুদ্ৰেশ্বৰ দেৱালয় আৰু ইয়াৰ গৰ্ভগৃহৰ সুৰংগ পথ কালক্ৰমত জাহ যায়। এই দেৱালয়ৰ পুনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে ই দেশৰ ভিতৰতে অন্যতম পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব বুলি ৰাজ্যিক প্ৰত্নতাত্বিক বিভাগৰ অভিযন্তা অজিত কুমাৰ বৰাই আশা প্ৰকাশ কৰে। এছবেষ্টন টেষ্টৰ 3য় দিনত সামৰণিত ভাৰত তুলনামূলকভাৱে শক্তিশালী স্থিতিত উপনীত হৈছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ বাবে অনুষ্ঠিত টেষ্ট মেচখনৰ কালি 3য় দিনা ইংলেণ্ডে প্ৰথম ইনিংছত 407 ৰাণত আটাইকেইটা উইকেট হেৰুওৱাত আলহী দলটোৱে প্ৰথম ইনিংছত 180 ৰাণৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে। ভাৰতে 2য় ইনিংছ আৰম্ভ কৰি দিনান্তত 1 উইকেটৰ বিনিময়ত 64 ৰাণ সংগ্ৰহ কৰে। খেলখনৰ 2টা দিন বাকী থকা অৱস্থাত 2য় ইনিংছৰ 9টা উইকেট বাকী থকা অৱস্থাত ভাৰত সামগ্ৰিকভাৱে ইংলেণ্ডতকৈ 244 ৰাণত আগবাঢ়ি আছে। ইংলেণ্ডৰ প্ৰথম ইনিংছত দলটোৰ উইকেট ৰক্ষক জেমি স্মিথ আৰু হেৰী ব্ৰুকছৰ যুটীয়ে 6ষ্ঠ উইকেটৰ যুটীত অভিলেখ সংখ্যক 303 ৰাণ যোগ দি দলটোক ফ'ল' অনৰ পৰা ৰক্ষা কৰে। স্মিথে অপৰাজিত 184 ৰাণ সংগ্ৰহ কৰে। হেৰী ব্ৰুকছ 158 ৰাণত আউট হয়। ভাৰতৰ হৈ মহম্মদ ছিৰাজে 6টা আৰু আকাশদ্বীপে 4টা উইকেট দখল কৰে। 2য় ইনিংছত ভাৰতে যশস্বী জয়ছৱালৰ উইকেট হেৰুৱাইছে। কে এল ৰাহুলে 28 ৰাণ আৰু কৰুণ নায়াৰে 7 ৰাণ কৰি বেট ধৰি আছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন বাতৰি মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বহুপ্ৰত্যাশিত নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদন অধিক বিলম্ব হোৱাৰ আশংকাৰ বিষয়ে এটা বাতৰি আলোকচিত্ৰসহ শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। যোৱা 20 জুনত ৰাষ্ট্ৰীয় নদীবান্ধ নিৰাপত্তা কৰ্তৃপক্ষই কৰা পৰিদৰ্শনৰ পাছত এই প্ৰকল্পটোৰ উৎপাদন কাৰ্য কমেও ছমাহলৈ পিছুৱাই দিয়াটো নিশ্চিত হয় বুলি কাকতখনে বাতৰি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 5-দেশীয় ভ্ৰমণৰ 2য় পৰ্যায়ত তেওঁক ত্ৰিনিদাদ আৰু টবেগোৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদানৰ বাতৰিটোক অসমীয়া প্ৰতিদিন, দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি আৰু নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযানত বৃহৎ সংখ্যক অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হোৱা বাতৰিটোক দি আছাম, দি টাইমছ অফ ইণ্ডিয়া, আমাৰ অসম আৰু নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে অসমত মিছন অৰ্গেনিকৰ সপোন পূৰণ হবলৈ বহুদূৰ বাকী আছে বুলি এটা আছুতীয়া বাতৰি প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। ৰাজ্যখনৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ পুতৌ লগা অৱস্থা সম্পৰ্কত দৈনিক জনমভূমি কাকতে আজি এটা বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। বাতৰিটোত কাকতখনে সমগ্ৰ শিক্ষাৰ পৰিকল্পনা উপদেষ্টা পৰিষদৰ প্ৰতিবেদনৰ উদ্ধৃতি দি ৰাজ্যৰ প্ৰায় 1500 স্কুলত ছোৱালীৰ বাবে শৌচাগাৰ নথকা আৰু প্ৰায় 9000 বিদ্যালয়ত নিজস্ব খেলপথাৰ নথকা বুলি উল্লেখ কৰিছে। অসমীয়া খবৰ কাকতে মুখ্যমন্ত্ৰীৰ 5-দিনীয়া বিটিআৰ ভ্ৰমণৰ বাতৰিক সবিস্তাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত এভমুখী।
ধন্যবাদ মনজিত। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি বাক্সাৰ জালাহত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত 4গৰাকী নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত উচ্চতম ন্যায়ালয়ৰ অনুমোদন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, এই পৰ্যন্ত 178 জন এই ৰোগত আক্ৰান্ত। আৰু এছবেষ্টন ক্ৰিকেট টেষ্টত ভাৰত তুলনামূলকভাৱে শক্তিশালী স্থিতিত উপনীত।